এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চাবুৱাত আৰম্ভ কৰিব। প্ৰথম পৰ্যায়ত 103খন বাগিচাত ভূমিপট্টা প্ৰদান কৰা হ'ব। ডিঞ্জৰ চাহ বাগিচাৰ খেলপথাৰত হ'বলগীয়া এই কাৰ্যসূচীত ডঃ শৰ্মাই প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিব। এই বন্দোবস্তি অনুযায়ী শ্ৰমিকৰ আৱাসিক এলেকাত বসবাস কৰা চাহ জনগোষ্ঠীৰ শ্ৰমিক পৰিয়ালসমূহক এই প্ৰপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে এই পৰিয়ালসমূহে আধুনিক জৰীপ মানচিত্ৰৰ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিব। ইয়াৰ লগতে গৃহ নিৰ্মাণ আৰু প্ৰয়োজনীয় বেংক ঋণ, শিক্ষা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধাও লাভ কৰিব। এই অধিকাৰ ডিজিটেলি নথিভুক্ত স্থায়ী ভূমি অধিকাৰ হ'ব বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে সদৰি কৰিছে। 825খন চাহ বাগিচা সামৰি লোৱা এই পদক্ষেপৰ অন্তৰ্ভুক্ত শ্ৰমিক পৰিয়ালসমূহক সংশ্লিষ্ট ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় অথবা নিৰ্ধাৰিত কেন্দ্ৰৰ পৰা অফলাইন প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ ৰাজ্য চৰকাৰে অনুৰোধ জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চাৰ দ্বিতীয় খণ্ডত ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিছে। সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ সময়ৰ মানসিক চাপ, পৰীক্ষাৰ প্ৰস্তুতি, সময় ব্যৱস্থাপনা আদি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায়। পৰীক্ষা পে চৰ্চাৰ যোৱা 6 ফেব্ৰুৱাৰীত প্ৰচাৰিত প্ৰথমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত দুহালীয়া আৰু বাদশাহী সংৰক্ষিত বনাঞ্চলৰ অবৈধভাৱে দখলীকৃত ভূমিত আজিও প্ৰশাসন আৰু বন বিভাগৰ উচ্ছেদ অভিযান অব্যাহত আছে। আমাৰ সংবাদদাতাই জনোৱা মতে বনাঞ্চলৰ প্ৰায় 1000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে। অঞ্চলটোত বসবাস কৰা 995টা পৰিয়াললৈ ইতিপূৰ্বে জাননী জাৰি কৰা হৈছিল। জাননী লাভ কৰাৰ পাছতে অধিকাংশ লোকে স্বেচ্ছাই সেই স্থান পৰিত্যাগ কৰে। বাকী থকা পৰিয়ালসমূহ উচ্ছেদ কৰাৰ বাবে অভিযান চলোৱা হৈছে। 3 দিনৰ ভিতৰত উচ্ছেদ অভিযান সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি জিলা প্ৰশাসনে জনাইছে। এই সন্দৰ্ভত সবিশেষ জনাইছে শ্ৰীভূমিৰ পৰা আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমানে।
শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাদশাহী আৰু দুহালীয়া সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা লোকসকলৰ বিৰুদ্ধে জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। দেওবাৰে পুৱাৰ পৰা প্ৰশাসন আৰু বন বিভাগৰ যৌথ উদ্যোগত এই অভিযান চলি আছে। এই সন্দৰ্ভত ইতিমধ্যে বনাঞ্চলত বসবাস কৰি থকা লোকসকলৰ বিৰুদ্ধে চৰকাৰীভাৱে উচ্ছেদ নোটিছ জাৰি কৰিছিল বন বিভাগে। প্ৰশাসন সূত্ৰে জনোৱা মতে প্ৰায় 1000 বিঘা ভূমিত অবৈধ দখল কৰি বসবাস কৰি থকা মুঠ 995টা পৰিয়ালক পূৰ্বেই নোটিছ প্ৰদান কৰা হৈছিল। দেওবাৰৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযানৰ বাবে প্ৰশাসনৰ পক্ষৰ পৰা প্ৰাথমিকভাৱে 3 দিনীয়া সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ নহ'লে প্ৰয়োজন অনুসৰি আৰু 2 দিন সময়সীমা বৃদ্ধি হ'ব পাৰে বুলি জনোৱা হৈছে। সংৰক্ষিত বনাঞ্চল দখলমুক্ত কৰি বন ভূমি পুনৰুদ্ধাৰৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে বুলি প্ৰশাসনৰ পক্ষৰ পৰা জানিব দিয়া হৈছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধেক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই অসম আৰু মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক উন্নত কৰা সন্দৰ্ভত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্ৰীসিন্ধেক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে দলাইগাঁৱৰ উত্তৰ বঙাইগাঁও মিনি ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব। বঙাইগাঁও জিলাৰ 1767গৰাকী, ধুবুৰীৰ 2949গৰাকী, গোৱালপাৰাৰ 2352গৰাকী আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ 305গৰাকী উদ্যোগী ব্যক্তিলৈ এই আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত সাধাৰণ শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 2 লাখ টকাকৈ আৰু বৃত্তিগত শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ পুনৰ প্ৰতিশ্ৰুতিৰে কাইলৈ 24 সংখ্যক বড়োলেন দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে কোকৰাঝাৰৰ বডুফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত বৰুৱা উপস্থিত থাকিব। বড়োলেণ্ড দিৱসৰ পৰিপ্ৰেক্ষিতত কাইলৈ বিটিচিত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। বিটিচিৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ বিটিচিৰ সকলোবোৰ চৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব।